এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী ব্যক্তিলৈ বঁটা ঘোষণা, ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা, দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি, অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত অগ্ৰগতি। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজানপীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি 2জন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়ন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে চিচিটিভি ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে চিচিটিভিৰ ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে BNSSৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডু নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত 8 লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
যোৱা দুটা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,066জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযুগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছো যে 7,70,977জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবো যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটোত যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক তাকো সংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল, কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বার্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰানৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰানৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত 2টা উইকেট হেৰুৱাই 114 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত হোৱা কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি। অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ। এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰি শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গোলৰ ক্লজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমে প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্বনেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগ আজিৰ কাকতসমূহে প্ৰাধান্য দিছে। দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কলে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন G7 ছামিট ছাডলাইনছ, ট্ৰাম্প প্ৰেজিছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক, আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী, 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱী আৰু সত্ৰীয় সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটি সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণুৰাভা আৰু সতী হাতনি বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।